Ia akah pani. Batori pohisu nirupama Borthakure. Etiar pradhan batori somuhot ase. Lokosabha nirbachanor chaturtha porjayor babe kali biyoli prochar obhijanor samaroni pore. Lokosabha nirbachanor chaturtha porjayor babe prochar obhijanor samaroni porar loge loge bibhinno rajnitik dolor netasokole pancham porjayor samori lobologiya somosti somuhor prochar tibrotar kori tulise. Bharatiya mohakash gobeshona sansthai jurjya projukti byabohar kori toral rocket engineor porikhan safolotare sompanno kori notun itihas rochona korise aru কলকাতা নাইট রাইডার্সে কালি নিশা কলকাতাত অনুষ্ঠিত আইপিএল ক্রিকেট প্রতিযোগিতার এখন খেলত মুম্বাই ইন্ডিয়ান্সক 18 রানত পরাস্ত করে। লোকসভা নির্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত কাইলৈ দেশৰ 9খন ৰাজ্য আৰু এটা কেন্দ্ৰশাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ 175জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশাৰ 147খন আসনৰ 28খনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত সকলো ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ওড়িশাৰ বৰগড়ত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। তেওঁ কয় যে কংগ্ৰেছে দেশৰ সংবিধান সলনি কৰিব বিচাৰিছে। কংগ্ৰেছে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক প্ৰদান কৰা সংৰক্ষণ বন্ধ কৰি দলৰ ভোট বেংক ৰূপে পৰিচিত লোকসকলক প্ৰদান কৰিব বিচাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁ কংগ্ৰেছ দলক দেশৰ সংবিধান সলনি কৰাৰ অথবা অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক প্ৰদান কৰা সংৰক্ষণৰ সুবিধা বন্ধ কৰিব নিদিয়ে আৰু এয়া মোদীৰ নিশ্চয়তা। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নাম উল্লেখ নকৰাকৈ প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এবাৰ তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিলিপি ফালি পেলাইছিল আৰু ইয়াৰ পৰা নেতাগৰাকীয়ে যে সংবিধানত বিশ্বাস নকৰে সেয়া স্পষ্ট হৈ পৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী আৰু বিজেডিৰ মুৰববী নবীন পাটনায়কক সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে ওড়িশা চৰকাৰ বাহিৰৰ লোকৰ দ্বাৰা পৰিচালিত হৈ আহিছে। শ্ৰীপাটনায়কক বাহিৰৰ ৰাস্তা দেখুওৱাৰ সময় আহি পৰিছে বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। পাছত শ্ৰীমোদীয়ে ঝাৰখণ্ডৰ চাতৰা লোকসভা সমষ্টিৰ চিমৰিয়াত এখন নিৰ্বাচনী সভাক সম্বোধন কৰে। তেওঁ কয় যে এইবাৰৰ নিৰ্বাচন শিশুৰ ভৱিষ্যৎ সুনিশ্চিত কৰা নিৰ্বাচন। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে দুখীয়া লোকৰ দুৰ্দশাৰ কথা বিবেচনা কৰি আঁচনি প্ৰস্তুত কৰি আহিছে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে বালাংগীৰত এখন নিৰ্বাচনী সভাত ভাগ লয়। শ্ৰীমোদীৰ ভাষণ প্ৰসংগত প্ৰায় 25 বছৰীয়া শাসনকালত খনিজ সম্পদ চহকী ওড়িশাৰ উন্নয়নৰ বাবে একো নকৰাৰ বাবে আৰু ৰাজ্যখনৰ জনসাধাৰণৰ দৰিদ্ৰতা দূৰ নকৰাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ মুৰববী নবীন পাটনায়কক তীব্ৰ সমালোচনা কৰে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিহাৰৰ বেগুচৰাইত প্ৰচাৰ চলায়। প্ৰচাৰৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে বিজেপিৰ শক্তিশালী নেতৃত্বৰ অধীনত অহা কেইবছৰমানৰ ভিতৰত পাক অধিকৃত কাশ্মীৰক পুনৰ ভাৰতৰ সৈতে চামিল কৰা হ'ব। সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকক লৈ প্ৰশ্ন কৰাৰ বাবে কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পাক অধিকৃত কাশ্মীৰত ভাৰতৰ প্ৰতি সমৰ্থন বৃদ্ধি পাইছে। তেওঁ কয় যে অঞ্চলটোৰ জনসাধাৰণে সম্প্ৰতি ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ লৈছে। ইফালে আৰ জে ডিৰ জ্যেষ্ঠ নেতা তেজস্বী প্ৰসাদ যাদৱে দৰভাংগাত আলিনগৰত দলীয় প্ৰাৰ্থী ললিত কুমাৰ যাদৱৰ হৈ প্ৰচাৰ চলাই বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ বাবে সংৰক্ষণৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ আৰু দেশৰ সংবিধান দুৰ্বল কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ তোলে। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আই এন ডি আই মিত্ৰজোঁট ক্ষমতালৈ আহিলে মিত্ৰজোঁটটোৱে প্ৰতিবছৰে 1 কোটি চৰকাৰী চাকৰি প্ৰদান কৰিব। আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কালি মোদী চৰকাৰে ৰাজনৈতিক প্ৰতিশোধৰ বাবে বিধি বলবৎকাৰী সঞ্চালকালয় আৰু চি বি আইৰ লেখীয়া কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসমূহক লক্ষ্য কৰি লৈছে বুলি অভিযোগ উত্থাপন কৰে। পাটনাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীখাৰ্গেই কয় যে লোকসভা নিৰ্বাচনক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে আই এন ডি আই মিত্ৰজোঁটৰ নেতাসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰি এন ডি এ চৰকাৰে আই এন ডি আই মিত্ৰজোঁটৰ কেইবাগৰাকী মুখ্যমন্ত্ৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ মুদ্ৰাস্ফীতি, দৰিদ্ৰতা আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে বিষয়সমূহৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক লৈও প্ৰশ্ন উত্থাপন কৰে। ইপিনে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই কালি উত্তৰ মহাৰাট্টৰ জনজাতীয় অধ্যুষিত নন্দুৰবাৰ জিলাত দলৰ হকে প্ৰচাৰ চলায়। তেওঁ কয় যে কংগ্ৰেছ নেতৃতাধীন চৰকাৰসমূহে জনজাতীয় সম্প্ৰদায়ৰ ৰক্ষাৰ বাবে অনুসূচিত জাতি অনুসূচিত জনজাতি উপ পৰিকল্পনা অনুসূচিত জাতি জনজাতি আতিশয্য প্ৰতিৰোধী আইন পেচা আইন পঞ্চায়তীৰাজ আইন বন অধিকাৰ আইন আৰু এম জি এনৰেগা আইন প্ৰদান কৰিছে। তেওঁ লগতে মণিপুৰৰ হিংসামক ঘটনাক লৈ এন ডি এ চৰকাৰক তীৱ সমালোচনা কৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে হাথৰাছৰ দৰে ঘটনাক লৈ আৰু পদক বিজয়ী মহিলা মল্লযোদ্ধাসকলৰ দাবীক লৈ মৌনতা অৱলম্বন কৰি আহিছে। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে এতিয়া পঞ্চম পৰ্যায়ত সামৰি ল'বলগীয়া সমষ্টিসমূহৰ প্ৰচাৰ তীৱতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে পশ্চিমবংগত উপস্থিত হয়। নেতাগৰাকীয়ে আজি দলীয় প্ৰাৰ্থীৰ হৈ চাৰিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ইপিনে বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে উত্তৰ মুম্বাইত আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱা উন্নত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি জনসাধাৰণক আধুনিক সা সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শ্ৰীগোৱেলে কালি মুম্বাই কান্দিৱালীৰ গৌতম নগৰৰ পৰা আৰম্ভ হোৱা নমো যাত্ৰাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰই যুজ্য প্ৰযুক্তি ব্যৱহাৰ কৰি তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি নতুন ইতিহাস ৰচনা কৰিছে। তামিলনাডুৰ মহেন্দ্ৰগিৰিত থকা ইছৰোৰ প্ৰপালচন কমপ্লেক্স অৰ্থাৎ প্ৰণোদন চৌহদত শুকুৰবাৰে এই পৰীক্ষা সম্পন্ন কৰা হয়। নতুনকৈ বিকাশ হৈ তোলা পি এছ ফ'ৰ ইঞ্জিনত যন্ত্ৰাংশৰ সংখ্যা 14ৰ পৰা 1লৈ হ্ৰাস পাইছে আৰু জালাই অথবা ৱেল্ডিঙৰ জৰিয়তে দিয়া 19টা যোৰা নোহোৱা কৰা হৈছে। ইয়াৰ ফলত প্ৰতিটো ইঞ্জিনৰ বাবদ ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী ৰাহি হ'ব। ইঞ্জিনটোত ব্যৱহৃত ধাতু পাউডাৰৰ পৰিমাণ পূৰ্বৰ 556 কিলোগ্ৰামৰ পৰা 13.7 কিলোগ্ৰামলৈ হ্ৰাস পাব আৰু মুঠ উৎপাদন সময়ো 60% ৰাহি হ'ব। নতুন ইঞ্জিনটো পি এছ এল ভি উৎক্ষেপণ যানৰ চতুৰ্থ পৰ্যায় আৰু পি এছ এল চি উৎক্ষেপণ যানৰ প্ৰথম পৰ্যায়ৰ প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ প্ৰণালীত ব্যৱহাৰ কৰা হ'ব। ইছৰোই নিয়মীয়া পি এছ এল ভি কাৰ্যসূচীৰ বাবে এই ইঞ্জিন ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। কলকাতা নাইট ৰাইডাৰ্ছে কালি নিশা কলকাতাত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 18 ৰানত পৰাস্ত কৰে। বৰ্ষা বিঘ্নিত খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভেংকটেশ আয়াৰৰ 21টা বলত কৰা 42 ৰানৰ সহায়ত 16 অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰান কৰে। মুম্বাইৰ হৈ যশপ্ৰীত বুমৰাহ আৰু পীয়ুষ চাওলাই 2টাকৈ উইকেট দখল কৰে। বৰষুণৰ বাবে খেলখন আৰম্ভ হোৱাত বিলম্ব ঘটে আৰু খেলখন 16 অভাৰলৈ সীমিত কৰা হয়। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছ দলটোৱে 16 অভাৰত 8টা উইকেট হেৰুৱাই 139 ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ অপেনাৰ ঈশান কিষাণে 22টা বলত 40 ৰান কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৰ্ষিত ৰাণা বৰুণ চক্ৰৱৰ্তী আৰু আন্দ্ৰে ৰাছেলে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। অমন চেহৰাৱত 2024 চনৰ পেৰিছ অলিম্পিকৰ বাবে কোটাত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ মল্লযোদ্ধা হিচাপে বিবেচিত হৈছে। চেহৰাৱতে কালি তুৰস্কৰ ইনষ্টানবুলত অনুষ্ঠিত বিশ্ব মল্লযুঁজ অলিম্পিক যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতাৰ পুৰুষৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত কোৰিয়াৰ চংচাঙক 12-2 ফলাফলত পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ হৈ দেশৰ হৈ 6ষ্ঠটো কোটা লাভ কৰে। উল্লেখযোগ্য যে 5গৰাকীকৈ মহিলা মল্লযোদ্ধাই ইতিমধ্যে পেৰিছ অলিম্পিকৰ বাবে কোটা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে পঞ্চম পৰ্যায়ত সামৰি ল'বলগীয়া সমষ্টিসমূহৰ প্ৰচাৰ তীৱতৰ কৰি তুলিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যুজ্য প্ৰযুক্তি ব্যৱহাৰ কৰি তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি নতুন ইতিহাস ৰচনা কৰিছে আৰু কলকাতা নাইট ৰাইডাৰ্ছে কালি নিশা কলকাতাত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 18 ৰানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।